아가사님. বাতৰি কৰিছো মৌমিতা হিচাপে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত কালি দেশৰ 93টা সমষ্টি 65.37% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী 4টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। নিৰ্বাচন আয়োগে আজি 354গৰাকী পৰ্যবেক্ষকৰ সৈতে লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলায়। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বিমানৰ যাত্ৰা বাতিল কৰা সন্দৰ্ভত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰা প্ৰতিবেদন বিচাৰিছে আৰু বিষয়টো শীঘ্ৰে সমাধান কৰিবলৈ নিৰ্দেশ দিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত হায়দৰাবাদত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ লক্ষ্ণৌ ছুপাৰ জায়ান্টছৰ সন্মুখীন হ'ব। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত কালি দেশৰ 93টা সমষ্টিত 65.37% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত 10খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 93টা সমষ্টিত ভোটগ্ৰহণ কৰা হয়। তৃতীয় পৰ্যায়ত সামৰি লোৱা 10খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমত 85.45%, বিহাৰত 58.50%, ছত্তীশগড়ত প্ৰায় 71.98%, দাদৰা নগৰ হাভেলী আৰু দমন দিউত 71.31%, গুজৰাটত 60.13%, কৰ্ণাটকত 71.78%, গোৱাত 75.20%, মধ্যপ্ৰদেশত 66.71%, মহাৰাষ্ট্ৰত 61.44%, উত্তৰ প্ৰদেশত 57.55% আৰু পশ্চিমবংগত 77.53% ভোটদান হয়। তৃতীয় পৰ্যায়ত গুজৰাটৰ 25টা, কৰ্ণাটকৰ 14টা, মহাৰাষ্ট্ৰৰ 11টা, উত্তৰ প্ৰদেশৰ 10টা, মধ্যপ্ৰদেশৰ 9টা, ছত্তীশগড়ৰ 7টা, বিহাৰৰ 5টা, অসমৰ 4টা, পশ্চিমবংগৰ 4টা, গোৱাৰ 2টা সমষ্টিৰ লগতে কেন্দ্ৰীয় শাসিত দাদৰা নগৰ হাভেলী আৰু দমন দিউৰ এটাকৈ সমষ্টিক সামৰি লোৱা হয়। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ লগে লগে দেশৰ 20খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 283টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰিল। তৃতীয় পৰ্যায়ত ভোটগ্ৰহণৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্য, বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত এলেকা ছত্তীশগড়, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশতো ভোটগ্ৰহণৰ প্ৰক্ৰিয়া সম্পন্ন হয়। দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী 4টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ কৰিমনগৰ লোকসভা সমষ্টিৰ ভিমুলনগৰত স্থানীয় প্ৰাৰ্থী তথা বিজেপিৰ সাধাৰণ সম্পাদক বান্দি সঞ্জয় কুমাৰৰ হকে এখন জনসভাত প্ৰচাৰ চলায়। প্ৰধানমন্ত্ৰী বি আৰ এছ আৰু তেলেংগানাৰ কংগ্ৰেছ চৰকাৰৰ কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ পৰিয়াল প্ৰথম নীতিৰ বিপৰীতে বিজেপিৰ ৰাষ্ট্ৰ প্ৰথম নীতিত গুৰুত্ব আৰোপ কৰি আহিছে বুলি মন্তব্য কৰে। তেওঁ ৱাৰাংগল লোকসভা সমষ্টিৰ এখন জনসভাত দলীয় প্ৰাৰ্থী আদৰি ৰমেশৰ সমৰ্থনত ভাষণ দিয়ে। তেওঁ কয় যে দেশে দেশৰ বৰণৰ আধাৰত কোনো লোকৰ অপমান সহ্য নকৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহাৰ বিপৰীতে কংগ্ৰেছে পৰিয়ালকেন্দ্ৰিক শাসনৰ ওপৰত গুৰুত্ব দিয়ে। প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ জনসাধাৰণক বিকাশৰ লক্ষ্যৰে ভোটদান কৰিবলৈ আহান জনায়। কংগ্ৰেছ চৰকাৰে কালেশ্বৰম জলসিঞ্চন প্ৰকল্পৰ কেলেংকাৰীত জড়িত বি আৰ এছ কৰ্মীসকলক ৰক্ষণাবেক্ষণ দিয়া বুলি প্ৰধানমন্ত্ৰীয়ে অভিযোগ তোলে। ইয়াৰ পাছতে শ্ৰীমোদীয়ে অন্ধ্ৰপ্ৰদেশৰ ৰাজনপেটত নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ৰাওনা হয়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি গৃহ ৰাজ্য হিমাচল প্ৰদেশত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। শ্ৰীনাড্ডাই মাণ্ডি জিলাৰ ডিআৰগি চেগলি গাঁও পঞ্চায়তৰ কোটবাগীত এখন ৰাজহুৱা সভাত অংশ লয়। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে আজি উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰি, হাৰদৈ আৰু কন্নৌজ জিলাত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰত অংশ লয়। তেওঁ লখিমপুৰৰ খেৰিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা দলৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ হকে ভোটদান কৰিবলৈ জনসাধাৰণক আহান জনায়। আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কানপুৰ এটা আৰু শ্বাহজাহানপুৰ জিলাৰ প্ৰচাৰত ভাগ লয়। বিজেপি কংগ্ৰেছ দলৰ লগতে অন্যান্য ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই আজি উত্তৰ প্ৰদেশৰ ৰায়বৰেলীত এটা সমাৱেশত অংশগ্ৰহণ কৰে। জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত তেওঁ ন্যায় আৰু সুশাসনৰ বাবে কংগ্ৰেছ দলক জয়ী কৰিবলৈ আহান জনায়। বিজেপিক আক্ৰমণৰ লক্ষ্য কৰিলেও নেত্ৰীগৰাকীয়ে কয় যে গেৰুৱা দলটোৱে জনসাধাৰণক বিপথে পৰিচালিত কৰিছে আৰু তেওঁৰ দল ক্ষমতালৈ আহিলে আশাকৰ্মী, অংগনবাড়ী কৰ্মী আৰু এন জি এনৰেগা কৰ্মীৰ পাৰিশ্ৰমিক দুগুণলৈ বৃদ্ধি কৰা হ'ব। ইপিনে সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে আজি শ্বাহজাহানপুৰত দলীয় প্ৰাৰ্থীৰ হকে নিৰ্বাচনী সভাত অংশ লয়। নিৰ্বাচন আয়োগে আজি 354গৰাকী পৰ্যবেক্ষকৰ সৈতে লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলায়। ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত এই বৈঠকত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে পৰ্যবেক্ষকসকলক 13 মে'ত হ'বলগীয়া চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন মুক্ত নিকা আৰু সুকলমে অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে ভোটগ্ৰহণ কেন্দ্ৰসমূহত সকলো ধৰণৰ সুবিধা, বিশেষকৈ গ্ৰীষ্ম প্ৰৱাহৰ সন্মুখীন হোৱাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰিবলৈ পৰ্যবেক্ষকসকলক কয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বিমানৰ যাত্ৰা বাতিল কৰা সন্দৰ্ভত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰা প্ৰতিবেদন বিচাৰিছে আৰু বিষয়টো শীঘ্ৰে সমাধান কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰালয়ে লগতে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছক অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ নিয়ম অনুসৰি যাত্ৰীসকলৰ বাবে সুবিধা সুনিশ্চিত কৰিবলৈ কৈছে। ইয়াৰ পূৰ্বে চালক দলৰ জ্যেষ্ঠ সদস্যসকলে জামিন নিদিয়াকৈ সমূহীয়াভাৱে অসুস্থতাৰ সৃষ্টি হোৱাৰ বাবে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ কেইবাখনো বিমানৰ যাত্ৰা বাতিল কৰা হৈছে। বিজেপিয়ে ভাৰতীয় সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ছেম পিট্ৰোডাক তীব্ৰ সমালোচনা কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে কয় যে শ্ৰীপিট্ৰোডাই ভাৰতীয় সংস্কৃতি আৰু পৰিচয়ৰ লগতে দেশৰ জনসাধাৰণক অপমান কৰিছে। তেওঁ কয় যে লোকসভা নিৰ্বাচন আগবঢ়াৰ লগে লগে কংগ্ৰেছৰ স্বৰূপ পোহৰলৈ আহিছে। কংগ্ৰেছৰ আদৰ্শই জনসাধাৰণক ভাগ ভাগ কৰা বুলি শ্ৰীত্ৰিবেদীয়ে অভিযোগ উত্থাপন কৰে। দলৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে শ্ৰীপিট্ৰোডাৰ মন্তব্যই কংগ্ৰেছৰ মানসিকতা উদঙাই দিছে বুলি অভিযোগ তোলে। ইয়াৰ পূৰ্বে শ্ৰীপিট্ৰোডাই দেশৰ বিভিন্ন অংশৰ লোকসকলক চীনা, আফ্ৰিকীয়, আৰব আৰু শ্বেতাংগসকলৰ সৈতে তুলনা কৰে। ইপিনে কংগ্ৰেছে শ্ৰীপিট্ৰোডাৰ মন্তব্যৰ পৰা দলক আঁতৰাই আনিছে। কংগ্ৰেছে কৈছে যে দেশৰ বিভিন্নতাৰ ব্যাখ্যা আগবঢ়োৱাৰ বাবে শ্ৰীপিট্ৰোডাই যিধৰণৰ উদাহৰণ দাঙি ধৰিছে সেয়া সঁচাকৈ দুৰ্ভাগ্যজনক আৰু অনস্বীকাৰ্য। দলৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে সামাজিক মাধ্যমযোগে কৈছে যে কংগ্ৰেছে এনেধৰণৰ মন্তব্যৰ পৰা নিজকে আঁতৰাই আনিছে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 49টা সমষ্টিৰ বাবে মুঠ 695গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পৰ্যায়ৰ বাবে মুঠ 1584খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছিল আৰু পৰীক্ষাৰ অন্তত 749খন মনোনয়ন বৈধ বুলি বিবেচিত হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশৰ 14খন, মহাৰাষ্ট্ৰৰ 13খন, পশ্চিমবংগৰ 7খন, বিহাৰ আৰু ওড়িশাৰ 5খনকৈ, ঝাৰখণ্ডৰ 3খন আৰু জম্মু কাশ্মীৰ তথা লাডাখত 1খনকৈ আসনৰ বাবে 20 মে'ত ভোটগ্ৰহণ কৰা হ'ব। বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহক খণ্ড বিখণ্ড কৰা বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা অভিযোগ খণ্ডন কৰে। শ্ৰীগান্ধীয়ে উত্থাপন কৰা অভিযোগৰ উত্তৰ দি শ্ৰীমতী সীতাৰমণে আজি সামাজিক মাধ্যমযোগে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহে সমৃদ্ধি লাভ কৰিছে। তেওঁ লগতে কংগ্ৰেছ নেতৃত্বাধীন UPA চৰকাৰৰ অধীনত ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহৰ ক্ষতি হোৱা বুলি অভিযোগ তোলে। তেওঁ কয় যে বৰ্তমান চৰকাৰে মূলধনী বিনিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে ষ্টক বজাৰত কোম্পানীসমূহৰ প্ৰদৰ্শন উন্নত হৈছে। চৰকাৰে ৰেলৱে, পথ, শক্তি, ধাতু, নিৰ্মাণ আৰু গধুৰ আহিলাপাতি নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহ প্ৰত্যক্ষভাৱে উপকৃত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। ইপিনে দিল্লী কেপিটেলছে যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছক 20 ৰাণত পৰাস্ত কৰে। খেলখনত দিল্লীয়ে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 221 ৰাণ কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 201 ৰাণহে কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত কালি দেশৰ 93টা সমষ্টিত 65.37% ভোটদাতা গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী 4টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। নিৰ্বাচন আয়োগে আজি 354গৰাকী পৰ্যবেক্ষকৰ সৈতে লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলায়। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বিমানৰ যাত্ৰা বাতিল কৰা সন্দৰ্ভত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰা প্ৰতিবেদন বিচাৰিছে আৰু বিষয়টো শীঘ্ৰে সমাধান কৰিবলৈ নিৰ্দেশ দিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত হায়দৰাবাদত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব।